এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ অকাজানত অনুষ্ঠিত হ'বলগীয়া জনসমাৱেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীসকলক চেক প্ৰদান কৰিব। ইতিমধ্যে ধেমাজিত মুখ্যমন্ত্ৰীৰ আগমনৰ বাবে সভাস্থলীত সকলোবোৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। এই আঁচনিৰ অধীনত কালি বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ 36,834গৰাকী আত্মসহায়ক গোটৰ সদস্যক 10,000 টকাকৈ চেক প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই উপলক্ষে ভোলাগুৰিৰ শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। মহিলা সবলীকৰণৰ কাৰণে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে বিগত 4 বছৰৰ পাছত ৰাজ্যৰ মহিলা উদ্যমীসকলক আত্মনিৰ্ভৰ কৰাত বিশেষ অৰিহণা যোগাইছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভাষণ প্ৰসংগত উল্লেখ কৰে। ইফালে স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে মুখ্যমন্ত্ৰীৰ উপস্থিতিত কালি শিক্ষা বিভাগৰ 8,000ৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুকে ধৰি কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। অহা 25 নৱেম্বৰ আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে নেলিকাণ্ডৰ প্ৰতিবেদন সদনত দাখিল কৰিবৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে 1983 চনত ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ প্ৰতিলিপি বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতেই দাখিল কৰা হ'ব।
তিৱাৰী কমিশ্যনৰ ৰিপৰ্টত অসমৰ সেই সময়ত ঘটা গোটেইকেইটা ঘটনাৰ বিষয়ে উল্লেখ আছে। চিচিৰ বৰগাঁৱত আমাৰ ঘটনা হৈছিলে, চিলাপথাৰত, বকোত নগৰবেৰাত ঘটনা হৈছিলে, নেৰিত ঘটনা হৈছিলে, গহপুৰত ঘটনা হৈছিলে, প্ৰায় 20টা ডাঙৰ ঘটনা সেই সময়ত সংঘটিত হৈছিলে। তিৱাৰী কমিশ্যনে 20টা ঘটনাকে তেওঁলোকে তদন্ত কৰিছিলে, এফিডেফিট লৈছিলে আৰু প্ৰত্যেকটো ঘটনাৰ এটা বিশদ বিৱৰণী তেখেতসকলে ৰিপৰ্টত সন্নিৱিষ্ট কৰিছে, নেলিৰ ওপৰতো কৰিছে। আৰু নেলিৰ ৰিপৰ্টটো পঢ়িলে আমি বুজি পাম যে নেলিৰ ঘটনা হোৱাৰ কাৰণ কি আছে। সেইকাৰণে চৰকাৰে ৰিপৰ্টটো মানি ওলোৱা নাই, তাক গ্ৰাহ্যও কৰা নাই, অগ্ৰাহ্যও কৰা নাই, আমি মাত্ৰ ৰিপৰ্টটো সদনত দিম।
মন্ত্ৰীসভাই অসমালা আঁচনিৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰাৰ বাবেও অনুমোদন জনায়। আঁচনিখনৰ তৃতীয় সংস্কৰণৰ জৰিয়তে 883 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবদ 3,217 কোটি টকা ব্যয়ৰ প্ৰস্তাৱতো মন্ত্ৰীসভাই অনুমোদন জনায়। মন্ত্ৰীসভাৰ বৈঠকত গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ পুনৰ নিৰ্মাণত অনুমোদন জনোৱা হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে 765 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পৰ পুনৰ নিৰ্মাণ কৰা হ'ব। তেওঁ কয় যে ইয়াৰ অধীনত 25,000 আসন বিশিষ্ট এখন বিশ্বমানৰ ফুটবল ষ্টেডিয়াম, বিভিন্ন ক্ৰীড়াৰ প্ৰশিক্ষণ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সুবিধা, ছুইমিং পুল নিৰ্মাণকে ধৰি অন্যান্য সুবিধাসমূহ গঢ়ি তোলা হ'ব। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ৰাজচক্ৰৰ মাকুম মৌজাৰ অধীনৰ লিডু নামদাঙত 9.7 হেক্টৰ ভূমি সংৰক্ষিত বনাঞ্চল হিচাপে গঠন কৰাৰ প্ৰস্তাৱতো মন্ত্ৰীসভাই অনুমোদন জনায়। মুখ্যমন্ত্ৰীয়ে 2026 চনৰ চৰকাৰী বন্ধৰ তালিকাত মন্ত্ৰীসভাৰ অনুমোদনৰ বিষয়ে প্ৰকাশ কৰি কয় যে অনাগত বৰ্ষটোত 35টা ৰাজপথিত বন্ধ, 39টা সীমিত বন্ধ আৰু এদিন অৰ্ধছুটি মঞ্জুৰ কৰা হৈছে। ইপিনে অহা 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ 53টা স্থানত হ'বলগীয়া ৰক্তদান শিবিৰলৈ কাৰিকৰী সহযোগিতা আগবঢ়োৱাৰ বাবে মন্ত্ৰীসভাই স্বাস্থ্য বিভাগক দায়িত্ব অৰ্পণ কৰে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ডিব্ৰুগড় জিলাৰ অন্যতম আইন শিক্ষা প্ৰতিষ্ঠান ডঃ ৰোহিণীকান্ত বৰুৱা আইন মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি ভাৰতৰ সংবিধান দিৱস উপলক্ষে এখন আন্তঃ মহাবিদ্যালয় কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ যৌথ উদ্যোগত 26 নৱেম্বৰত উত্তৰ পূৰ্বাঞ্চল ভিত্তিক এখন আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ সকলো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হস্ততাঁত আৰু বস্ত্ৰশিল্প, ৰেচম বিভাগ আৰু ভূমি সংৰক্ষণ বিভাগৰ বিভাগীয় পৰ্যালোচনা বৈঠকত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই অংশগ্ৰহণ কৰে। এই বৈঠকত মাজুলী জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। শিৱসাগৰ নগৰত থানামুখত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত 4খন দোকান ভস্মীভূত হয়। অঞ্চলটোৰ বেপাৰী মছজিদৰ সমীপৰ এখন গেলামালৰ দোকানত নিশা আকস্মিকভাৱে সূত্ৰপাত হোৱা জুই ঘন জনবসতিপূৰ্ণ ব্যৱসায়িক অঞ্চলটোত শীঘ্ৰেই বিয়পি পৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।